এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্ত পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন মন্ত্ৰী গোটৰ বৈঠকত বিটিআৰত 16খন গাঁও অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত, অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে আজি আইজলত দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক, সংসদৰ বাজেট অধিৱেশনৰ সামৰণি আৰু পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযুঁজাৰু কাৰোবাৰ আয়কৰ 5 লাখ টকাৰ অধিক হলে তেওঁলোকক ছফটৱেৰযোগে জাননী দিয়া হ'ব। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক কৰা সম্বোধনতে মেঘালয়ৰ USPM নামৰ শিক্ষা প্ৰতিষ্ঠানটো পুনৰ সমালোচনা কৰে। প্ৰতিষ্ঠানটোৱে স্থপতিবিদৰ পৰামৰ্শ নোলোৱাকৈ নিৰ্মাণ কাৰ্য কৰাৰ লগতে বেয়াকৈ পাহাৰ খান্দিছে বুলিও তেওঁ উল্লেখ কৰে। যোৱা দুবছৰে পাহাৰৰ মাটি অধিক খন্দাৰ বাবে নামনি ইয়াৰ প্ৰভাৱ পৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পতাৰ কথাও উল্লেখ কৰে। অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। ইতিমধ্যে ৰাজ্যখনত গৈ উপস্থিত হোৱা অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোক আইজল বিমান বন্দৰত মিজোৰামৰ গৃহ সচিবে আদৰণি জনায়। ৰাজ্যখনৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে আইজলৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ'ব। অসমৰ মন্ত্ৰী দলটোক অতুল বৰাই নেতৃত্ব দিয়াৰ বিপৰীতে মিজোৰামৰ দলটোক ৰাজ্যখনৰ গৃহমন্ত্ৰী কে চাবডাংগাই নেতৃত্ব দিব। দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলে এই সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী লালডুমহা নেতৃত্বাধীন জোৰাম পিপলছ মুভমেণ্ট দল শাসনলৈ অহাৰ পাছত এয়া ৰাজ্য দুখনৰ প্ৰথমখন সীমা সম্পৰ্কীয় বৈঠক হিচাপে পৰিগণিত হৈছে। ভাৰতীয় আন্দোলনৰ বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ চেনানীসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি এই সেনানীসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। এই আন্দোলনৰ ফলতে দেশৰ নাগৰিকসকলে সমস্যাৰে এখন দুৰ্নীতিমুক্ত, পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু তোষামোদৰ পৰা মুক্ত ৰাষ্ট্ৰ গঠনৰ বাবে মাত মাতিছে বুলিও তেওঁ মন্তব্য কৰে। ইফালে আজিৰে পৰা 15 আগষ্ট পৰ্যন্ত হৰ ঘৰ তিৰংগা অভিযান অব্যাহত থাকিব। এই অভিযানৰ অংশ হিচাপে 13 আগষ্টত ৰাজধানী দিল্লীত সাংসদসকলৰ তিৰংগ পতাকাসহ মটৰচাইকেল সমদল উলিওৱা হ'ব। হৰ ঘৰ তিৰংগা অভিযান শুভাৰম্ভ কৰাৰ প্ৰাক্ষণত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱ পুনৰুজ্জীৱিত কৰাৰ বাবে এই অভিযান ৰূপায়ণ কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত 10 আগষ্টৰ পৰিৱৰ্তে 12 আগষ্টতহে আঁচনিৰ ধন লাভ কৰিব। 10 আৰু 11 আগষ্টত চৰকাৰী বন্ধ থকাৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত পাবলগীয়া 1,250 টকা 12 আগষ্ট অৰ্থাৎ সোমবাৰে লাভ কৰিব। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণী গাঁৱত থকা শ্ৰীশ্ৰী টঙৰা সত্ৰৰ নৱনিৰ্মিত কেইবাটাও ভৱন আজি উদ্বোধন কৰে। 2021-22 বৰ্ষৰ চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা গুৱাহাটী মহানগৰৰ মাজমজিয়াত থকা সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 1,35,00,000 টকা আবণ্টন দিয়া হৈছিল। মহাপুৰুষ মাধৱদেৱৰ শিষ্য ৰামচৰণ ঠাকুৰৰ বৰপুত্ৰ দত্তাৰী ঠাকুৰে 450 বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত টঙৰা সত্ৰৰ চৌহদত চৰকাৰে আবণ্টন দিয়া পুঁজিৰে সত্ৰখনৰ ভকতগৃহ, ভোজনগৃহ আৰু অতিথিশালা অত্যাধুনিক সা সুবিধাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সত্ৰসমূহক সহায় সাহায্য কৰিবলৈ সকলোকে আহান জনায়। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংখনৰ জৰুৰীভাৱে মেৰামতি কৰাৰ বাবে কালি নিশা 11 বজাৰ পৰা পৰহিলৈ পুৱা 5 বজা পৰ্যন্ত দলংখনেৰে যাতায়াতৰ সুবিধা বন্ধ থাকিব। এই সময়ছোৱাত নতুন দলংখনেৰে উভয় দিশৰ পৰা যান বাহনে অহা যোৱা কৰিব লাগিব। উত্তৰ পূব প্ৰান্ত ৰেলৱে আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম লিমিটেডৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে নেফি ক্ষুদ্ৰ ঋণ আঁচনিৰ জৰিয়তে উত্তৰ পূবৰ 10,000 হিতাধিকাৰীৰ মুঠ 125 কোটি টকাৰ ঋণ প্ৰদানৰ বাবে প্ৰস্তুত কৰা এটা মোবাইল এপ আনুষ্ঠানিকভাৱে মুকলি কৰে। একেটা অনুষ্ঠানতে ৰাজ্যৰ কৃষি আৰু উদ্যোগ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সৰ্বেশ্বৰ বসুমতাৰী আৰু মুক্তামণি দেৱীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনিৰপেক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত তিনিচুকীয়া জিলাৰ সকলো প্ৰান্তৰ 1 হেক্টৰকৈ অঞ্চল সামৰি 25খন গ্ৰাম্য অৰণ্য নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনায় মূলতঃ এনজি অম্ৰেজা আঁচনিৰ অধীনত এই অভিনৱ কাৰ্যসূচী ৰূপায়ণৰ নিৰ্দেশ দিয়ে। ৰাজ্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে যোগ্যত থকা লোকসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ 100 দিনৰ কাম দি প্ৰকল্পটো সম্পূৰ্ণ কৰোৱাবলৈ আহান জনায়। এই গ্ৰাম্য হাবিসমূহত কাৰ্টিয়া তাঁৰৰ বেৰ দিয়াৰ বাবে বিভাগৰ পৰা ধন দিয়াইটো তেওঁ অনুমোদন জনায়। মন্ত্ৰীগৰাকীয়ে এনে সুন্দৰ আৰু অভিনৱ উদ্ভাৱনীমূলক পৰিকল্পনা গ্ৰহণ কৰাৰ বাবে জিলাখনৰ আয়ুক্তসহ প্ৰশাসনীয় বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এনে বনাঞ্চলসমূহ গঢ় লৈ উঠিলে ৰাজ্যৰ সেউজ পৰিৱেশ সুস্থিৰ হোৱাৰ লগতে পৰিৱেশ আৰু ভূমি সুৰক্ষাৰ ক্ষেত্ৰতো সহায় হ'ব। ৰাজ্যৰ ভিতৰত এয়া প্ৰথম আৰু অভিনৱ পদক্ষেপ বুলি উল্লেখ কৰি তেওঁ কয় যে জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডৰ বিবাদহীন খালী ঠাইসমূহত এই বনাঞ্চল গঢ়ি তোলা হ'ব। মন্ত্ৰীগৰাকীয়ে আজি এই পৰ্যালোচনা বৈঠকত অন্যান্য বিভাগীয় আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিষয়াসকলক যাৱতীয় পৰামৰ্শ আগবঢ়ায়। তেওঁ জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱা কেইবাটাও আন্তঃৰাজ্যিক বিষয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মৰ্মে সমাধান কৰাৰ আশ্বাস দিয়ে। শ্ৰোতাসকলক সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা। সংসদৰ উভয় সদনৰ কাম কাজ আজি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে 115 ঘণ্টা ধৰি চলা এই অধিৱেশনৰ সময়ছোৱাত বহু এখন বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাই 2024 কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল আৰু বাজেটক লৈ সদনত 27 ঘণ্টা আৰু 19 মিনিট ধৰি আলোচনা অনুষ্ঠিত হৈছিল। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত 12খন বিধেয়ক উত্থাপন কৰা হয় আৰু ইয়াৰে 4খন লোকসভাত গৃহীত হয়। গৃহীত বিধেয়ককেইখনৰ ভিতৰত বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক, জম্মু কাশ্মীৰ বিনিয়োজন বিধেয়ক আৰু ভাৰতীয় বায়ুযান বিধেয়ক আছে। অধিৱেশনৰ সময়ছোৱাত লোকসভাত 136% কাম কাজ সম্পাদন হোৱা বুলি অধ্যক্ষ বিৰলাই প্ৰকাশ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয় যে উচ্চ সদনত কেন্দ্ৰীয় বাজেটক লৈ প্ৰায় 22 ঘণ্টা আলোচনা অনুষ্ঠিত হয়। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত প্ৰায় 90 ঘণ্টা ধৰি সদনৰ বৈঠক অনুষ্ঠিত হয়। সভাপতিগৰাকীয়ে সংসদৰ পৰৱৰ্তী অধিৱেশন প্ৰত্যেকগৰাকী সদস্য আৰু দেশৰ বাবে লাভজনক হ'ব বুলি আশা প্ৰকাশ কৰে। বাইজুলাইত আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশন অহা সোমবাৰে সামৰণি পৰাৰ কথা আছিল। অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আলু আৰু পিঁয়াজ কঢ়িওৱা বাহনৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাধা সন্দৰ্ভত খাদ্য আৰু অসামৰিক যোগান তথা উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আলু ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যত চাহিদা অনুসৰি পৰ্যাপ্ত পৰিমাণৰ আলু মজুত আছে বুলি ব্যৱসায়ী সন্থাই প্ৰকাশ কৰে। তিনিচুকীয়া জিলা প্ৰশাসনে বিশেষভাৱে সক্ষমসকলক সহায়ৰ বাবে গ্ৰহণ কৰা চিন্তাশীল অভিযান কাৰ্যসূচীৰ অধীনত আজি 133 জন লোকক বিনামূলীয়া সঁজুলি প্ৰদান কৰা হয়। ভাৰতীয় তেল নিগম আৰু কেন্দ্ৰীয় সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ সহায়ত ৰূপায়ণ কৰিবলগীয়া এই কাৰ্যসূচী আজি জিলাখনৰ অভিভাৱক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী শ্ৰীদাসে কয় যে ৰাইজৰ কল্যাণৰ হকে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ নেতৃত্বত গ্ৰহণ কৰা এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। বাক্সা জিলাৰ শিমলাত সমগ্ৰ শিক্ষা অভিযান অসমে 5 দিনীয়াকৈ আয়োজন কৰা বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কক্লাবাৰী ছোৱালী হাইস্কুল আৰু কক্লাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উন্নতি সাধনৰ উদ্দেশ্যে প্ৰদান কৰা এই প্ৰশিক্ষণত 9গৰাকী সমল ব্যক্তিয়ে বিভিন্ন বিষয়ে প্ৰশিক্ষণ দিয়ে। গালাখণ্ড অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ 92গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। বিজ্ঞানৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰি আৰু ৰাসায়নিক বিক্ৰিয়াসমূহ হাতে কামে দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক মনোগ্ৰাহীকৈ শিক্ষা প্ৰদানৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন বিজ্ঞান প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। বিশ্ব বেংকৰ অৰ্থ সাহায্য আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনিৰ সহযোগত নিৰ্মিত চৰাইদেউ ৰেচম আৰু কৃষি উৎপাদক কোম্পানীৰ সামূহিক সহায়তা কেন্দ্ৰটো আজি মুকলি কৰা হয়। ৰেচম আৰু কৃষিক সামৰি চৰাইদেউ জিলাৰ নাহৰহাবি গ্ৰান্তত স্থাপন হোৱা কেন্দ্ৰটো সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্তৰ লগতে ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প ৰেচম শিল্প বিভাগৰ কেইবাগৰাকীও বিষয়া আৰু চৰাইদেউ জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ব বেংকৰ প্ৰায় 32 লাখ টকাৰ সাহায্যৰে সামূহিক সহায়তা কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে চৰাইদেউ ৰেচম আৰু কৃষি উৎপাদক কোম্পানীটোৰ সৈতে জিলাখনৰ 420গৰাকী মহিলা জড়িত হৈ আছে। বৰপেটা জিলাৰ বৰপেটা মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ নিযুত মানা আঁচনিখন মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গাৰ্গ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই আঁচনিৰ অধীনত জিলাখনত সামৰি লবলগীয়া ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় 14,000। ইতিমধ্যে তেওঁলোকৰ মাজত প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো আজি মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনিৰ অধীনত 919গৰাকী ছাত্ৰীক প্ৰপত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানটি উদ্বোধন কৰে পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কুৰিৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। জল জীৱন মিছনৰ হিতাধিকাৰী আৰু শিক্ষাৰ্থীৰ মতামত গ্ৰহণৰ লগতে পানীৰ সঠিক ব্যৱহাৰ, বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে অসুবিধাসমূহ দূৰ কৰাৰ উদ্দেশ্যে পাইলট প্ৰজেক্ট হিচাপে কাইলৈ গোৱালপাৰা জিলাত গাঁও পঞ্চায়ত ভিত্তিত জল সচেতনতা অভিযান চলোৱা হ'ব। গোৱালপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে জনোৱা অনুসৰি জল সচেতনতা অভিযানৰ সময়ত গোৱালপাৰা জিলাৰ যিকেইখন গাঁও আৰু বিদ্যালয়ত জল জীৱন মিছনৰ আঁচনি ৰূপায়ণ কৰা হৈছে সেই আঁচনিসমূহ কেনেদৰে চলি আছে সেই বিষয়ে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব। ৰাজ্য চৰকাৰৰ আৰোহণ শীৰ্ষক কাৰ্যসূচীৰ অধীনত বৰপেটা জিলাৰ প্ৰায় 285গৰাকী শিক্ষাৰ্থীৰ সৈতে আজি জিলা আয়ুক্ত আয়ুষ গাৰ্গে মত বিনিময় কৰে। নৱম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলে ভৱিষ্যতে কি কি বিষয়ত অধ্যয়ন কৰিব পাৰে সেই বিষয়ে অৱগত কৰোৱা, লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ কৰ্তব্য কি হোৱা উচিত আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কে আয়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলৰ সৈতে আলোচনা কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও সমল ব্যক্তিৰ লগতে উচ্চ শিক্ষা গ্ৰহণ কৰা কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে। ভাৰতীয় মল্লযুঁজাৰু অমন শ্বেৰাৱতে আজি পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। পুৰুষ মল্লযুঁজৰ 57 কিলোগ্ৰাম শাখাত অমনে পৰ্তুগালৰ মল্লযুঁজাৰু ডৰিয়ান ক্ৰুজৰ বিৰুদ্ধে যুঁজ দিব। ভাৰতীয় সময় অনুসৰি নিশা 10:45ৰ পৰা খেলখন খেলোৱা হ'ব। অমন শ্বেৰাৱতে যোৱা নিশা মল্লযুঁজৰ ছেমি ফাইনেলত জাপানৰ ৰেই হিগুচিৰ বিৰুদ্ধে খেলি পৰাজয় বৰণ কৰে। আজি শাখাটোৰ তৃতীয় স্থান তথা ব্ৰঞ্জৰ পদকৰ বাবে হ'বলগীয়া যুঁজত ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ভাগ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰবাৰ। বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্ত পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন মন্ত্ৰী গোটৰ বৈঠকত BTRত 16খন গাঁও অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত। অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে আজি আইজলত দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক। সংসদৰ বাজেট অধিৱেশনৰ সামৰণি আৰু পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযুঁজাৰু অমন শ্বেৰাৱতৰ আজি নিশা 10:45ৰ পৰা পৰ্তুগালৰ মল্লযোদ্ধাৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদক জয়ৰ যুঁজ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।